এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 14 ছেপ্টেম্বৰত গোলাঘাট জিলাৰ নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে গোলাঘাট প্ৰশাসনে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ ব্যাপক প্ৰস্তুতি চলাইছে। গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালাই আজি এই প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ লগতে অসম পৰ্যটন উন্নয়ন বৰ্ডৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, প্ৰাক্তন সাংসদ তপন গগৈ, অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙকে ধৰি জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰী গোৱালাই কয় যে এই প্ৰকল্পই বাঁহ খেতিয়কসকলক লাভান্বিত কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতি অধিক শক্তিশালী কৰিব। উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰৰ 50% অংশীদাৰিত্বৰে এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। ইয়াৰ পৰা বছৰি 50,000 টন ইথানল, 18,000 টন ফাৰফিউৰেল আৰু 11,000 টন এচিটিক এচিড উৎপাদন কৰা হ'ব। অৱশিষ্ট লিগনিনৰ পৰা 25 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা যাব বুলি জৈৱ ইথানল প্ৰকল্পৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে ইতিমধ্যে জানিবলৈ দিছে। ইয়াৰ লগতে তৰল কাৰ্বন ডাই অক্সাইড উৎপাদন কৰা হ'ব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে এই প্ৰকল্প উদ্বোধন কৰাৰ লগতে নুমলীগড় শোধনাগাৰত নিৰ্মাণ হ'বলগীয়া পলিপ্ৰপিলিন ইউনিটৰো আধাৰশিলা স্থাপন কৰিব। বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে সুধাকণ্ঠৰ সংগীতৰ ছন্দত মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ জনগণৰ সুখ দুখ অনুভূতি জীৱনৰ বিচিত্ৰ দৃশ্য প্ৰতিফলিত হৈছিল। সেয়ে ভূপেন হাজৰিকাৰ স্মৃতিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ সৌজন্যত এটি বিশেষ যাত্ৰাৰ আয়োজন কৰা হৈছে। শদিয়াৰ পৰা ধুবুৰীলৈ যাবলগীয়া এই সংগীতময় যাত্ৰাই ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটী আৰু যোগীঘোপা আদি ঠাই স্পৰ্শ কৰিব। ইপিনে সুধাকান্তৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ 1000 গৰাকী শিল্পীয়ে তেওঁৰ 14টা গীত আৰু কবিতা পৰিৱেশন কৰিব। এই অনুষ্ঠানতে শিল্পীগৰাকীৰ এটি স্মাৰক মুদ্ৰা আৰু এখন জীৱনী গ্ৰন্থও উন্মোচন কৰা হ'ব। অহা 13 ছেপ্টেম্বৰত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। পৰৱৰ্তী সময়ত কলকাতা, মুম্বাই, নতুন দিল্লী আৰু অৰুণাচল প্ৰদেশকে ধৰি দেশৰ ভিন ভিন স্থানত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠান আয়োজন কৰা হ'ব। খানাপাৰাৰ অনুষ্ঠান উপভোগ কৰিবলৈ আগ্ৰহী লোকৰ বাবে ৰাজ্য চৰকাৰে এটা পৰ্টেল মুকলি কৰিছে। 8 ছেপ্টেম্বৰৰ নিশা 12 বজাৰ ভিতৰত আগ্ৰহীসকলে এই পৰ্টেলত নিজৰ সবিশেষ দাখিল কৰি নাম পঞ্জীয়ন কৰিব পাৰিব। মন্ত্ৰী প্ৰশান্ত ফুকনে আজি ডিব্ৰুগড়ত 28 গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ এককালীন ধনৰ চেক বিতৰণ কৰে। বিভিন্ন ৰোগত আক্ৰান্ত এই লোকসকলক চেকসমূহ বিতৰণ কৰা হয়। এই সাহায্যৰ জৰিয়তে দুখীয়া লোকসকলক ৰোগৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত আৰ্থিকভাৱে সকাহ প্ৰদানৰ বাবে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। কেঁচা চাহপাতৰ মান আৰু মূল্যৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনাৰ বাবে আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ডিব্ৰুগড় ডিষ্ট্ৰিক্ট গ্ৰীণ লিফ প্ৰাইচ মনিটৰিং কমিটীৰ এখন সভা অনুষ্ঠিত হয়। চাহ বৰ্ডৰ উদ্যোগত অতিৰিক্ত জিলা আয়ুক্ত বিৰাজ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সহকাৰী আয়ুক্ত, জিলা কৃষি বিষয়া, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধি, আবিতাৰ প্ৰতিনিধি আদিকে ধৰি অসমৰ চাহৰ লগত জড়িত কেইবাটাও সংস্থাৰ প্ৰতিনিধিয়ে অংশ লয়। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চলিত বছৰৰ মহাবিদ্যালয় গ্ৰন্থমেলা কালিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে। 11 অক্টোবৰলৈ ৰাজ্যৰ 6খন মহাবিদ্যালয়ত চলিবলগীয়া গ্ৰন্থমেলা কালি আৰু আজি নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। নৰ পৰা 11 ছেপ্টেম্বৰলৈ ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়, 15 আৰু 16 অক্টোবৰত নাজিৰা কলেজ, 18 পৰা 20 অক্টোবৰলৈ বিশ্বনাথ কলেজত এই গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। একেদৰে 22ৰ পৰা 24 ছেপ্টেম্বৰলৈ ছয়দুৱাৰ কলেজ আৰু 10-11 অক্টোবৰত দৰং কলেজত গ্ৰন্থমেলা মুকলি থাকিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45